যিচয়া ২৬ অধ্যায়। পৰিত্ৰাণৰ অৰ্থে কৰা প্ৰাৰ্থনা। সেইদিনা যিহুদাৰ দেশত এই গীত গোৱা হ'ব, আমাৰ এখন দৃঢ় নগৰ আছে, প্ৰভুৱে পৰিত্ৰাণকেই তাৰ দেৱাল আৰু গড় নিৰূপিত কৰিলে। সত্যক পালন কৰা ধাৰ্মিক দেশবাসী, সোমাবলৈ তোমালোকে দুৱাৰবোৰ মেলি দিয়া। যাৰ মনে আপোনাক নিৰ্ভয় কৰে, আপুনি তেওঁ সম্পূৰ্ণ শান্তিত ৰাখিব, কিয়নো তেওঁ আপোনাক ভৰসা কৰিছে। তোমালোকে চিৰকাললৈকে যিহুৱাত ভৰসা কৰা, কিয়নো যিহুৱা চিৰস্থায়ী শিলা। কাৰণ অহংকাৰেৰে জীৱন যাপন কৰাসকলক তেওঁ নত কৰিব, তেওঁ তাক অৱনত কৰিব। মাটিৰে সৈতে সমান কৰিলে, তেওঁ ধূলিৰ সমান কৰিব। দৰিদ্ৰসকলৰ ভৰিয়ে তাক গচকিছে, আৰু অভাৱীসকলেও তাক গচকিছে। ধাৰ্মিক লোকৰ পথ সৰল, আপুনি ধাৰ্মীসকলৰ পথ সমান কৰিছে। হে যিহুৱা, আপোনাৰ বিচাৰৰ পথত আমি আপোনালৈ অপেক্ষা কৰি আছো। আপোনাৰ নাম আৰু আপোনাৰ স্মৃতিবোৰ আমাৰ আত্মাই হেঁপাহ কৰিছে। ৰাতি মোৰ প্ৰাণে সৈতে মই আপোনালৈ হাবিয়াস কৰিলোঁ, এনেকি মোৰ আত্মাৰে সৈতে যত্নেৰে আপোনাক বিচাৰিম। কিয়নো পৃথিৱীত আপোনাৰ বিচাৰ অহাৰ সময়ত পৃথিৱীৰ নিবাসীসকলে ধাৰ্মিকতা শিকে। দুষ্ট লোকে অনুগ্ৰহ পালেও ধাৰ্মিকতা নিশিকে। ন্যায় দেশত তেওঁৰ অন্যায় কৰে, আৰু যিহুৱাৰ মহিমালৈ দৃষ্টি নকৰে। হে যিহুৱা, আপোনাৰ হাত দঙা আছে, তথাপি তেওঁলোক দৃষ্টি নকৰে। কিন্তু তেওঁলোকে লোকসকলৰ বাবে আপোনাৰ উৎসাহ দেখি লজ্জিত হ'ব, কাৰণ অগ্নিয়ে আপোনাৰ শত্ৰুবোৰক গ্ৰাস কৰিব। হে যিহুৱা, আপুনি আমালৈ শান্তি নিৰূপণ কৰিব, কিয়নো আপুনি আমাৰ বাবে সকলো কাৰ্যই সিদ্ধ কৰি আহিছে। হে আমাৰ ঈশ্বৰ যিহুৱা, আপোনাৰ বাহিৰে আন প্ৰভুসকলে আমাৰ ওপৰত অধিকাৰ কৰিছিল, কিন্তু আমি কেৱল আপোনাৰ নাম স্তুতি কৰিম। সিহঁত মৰা পুনৰাই নিজিব, সিহঁত মৃত পুনৰাই নুঠিব। আপুনি বিচাৰত আহি সিহঁতক নষ্ট কৰিলে, আৰু সিহঁতৰ সকলো নাম লুপ্ত কৰিলে। আপুনি জাতিটো বৃদ্ধি কৰিলে, আপোনাৰ গৌৰৱ হ'ল, আপুনি দেশৰ আটাই সীমা বহল কৰিলে। হে যিহুৱা, সংকট সময়ত লোকসকল আপোনাৰ দৃষ্টি কৰিছিল। তেওঁলোকৰ ওপৰত আপোনাৰ শাসন থকা সময়ত তেওঁলোকে চৈতানৰ বিৰুদ্ধে মৃদুস্বৰে প্ৰাৰ্থনা কৰিছিল। গৰ্ভৱতী মহিলাই সন্তান প্ৰসৱ কৰা সময়ত যেনেকৈ ছটফটাই বেদনাত চিঞৰে, হে যিহুৱা, সেইদৰে আমি আপোনাৰ আগত আছিলোঁ। আমি গৰ্ভৱতী আছিলোঁ, আমি বেদনাত আছিলোঁ, আমি যেন বতাহে প্ৰসৱ কৰিছিলোঁ। আমাৰ দ্বাৰাই পৃথিৱীত কোনো পৰিত্ৰাণ সিদ্ধ হোৱা নাই, নাইবা পৃথিৱীৰ নিবাসীসকল পতিত হোৱা নাই। আপোনাৰ মৃত লোকসকল পুনৰাই জীৱ, আমাৰ মৰা শৱবোৰ আকৌ উঠিব। সেই ধূলি স্থাপিত হোৱা সকল হাৰ পোৱা আৰু গান কৰা, কিয়নো তোমাৰ নিয়ৰ টিন আদি সতেজ কৰা সকল নিয়ৰৰ দৰে হ'ব, আৰু পৃথিৱীয়ে মৃতবোৰক উলিয়াব। হে মোৰ লোকসকল, যোৱা তোমালোকৰ কোঠালিত সোমোৱা, আৰু চাৰিওফালে দুৱাৰ বন্ধ কৰা। শুদ্ধ মাৰ নোযোৱালৈকে খন্তেক মনে মনে লুকাই থাকা, কিয়নো চোৱা, পৃথিৱীৰ নিবাসীসকলক তেওঁলোকৰ অপৰাধৰ বাবে দণ্ড দিবলৈ তেওঁ নিজৰ ঠাইৰ পৰা ওলাই আহিছে। পৃথিৱীয়ে তাৰ ৰক্তপাত দেখুৱাই দিব, আৰু নিজৰ হত হোৱা লোকক আৰু ঢাকি নাৰাখিব।